দ্বিতীয় বংশাৱলী সাত অধ্যায়। যেতিয়া চলোমনৰ প্ৰাৰ্থনা শেষ হ'ল, তেতিয়া আকাশৰ পৰা অগ্নি নামি আহি হোম বলি আৰু আন বলিসমূহ গ্ৰাস কৰিলে, আৰু জিহুৱাৰ প্ৰতাপেৰে সেই গৃহ পৰিপূৰ্ণ হ'ল। তেতিয়া পুৰোহিতসকলে জিহুৱাৰ গৃহত প্ৰৱেশ কৰিব নোৱাৰিলে, কিয়নো জিহুৱাৰ প্ৰতাপেৰে তেওঁৰ গৃহ পৰিপূৰ্ণ হৈ আছিল। অগ্নি নামি আহি থকাত আৰু গৃহৰ ওপৰত জিহুৱাৰ প্ৰতাপ পৰিপূৰ্ণ হৈ থকা সময়ত ইজৰাইলৰ সন্তানসকলে চাই আছিল। তেওঁলোকে মূৰ দুৱাই শিলেৰে বন্ধা মাটিত মুখ লগাই প্ৰণিপাত কৰি জিহুৱাক ধন্যবাদ জনালে। তেওঁলোকে ক'লে, কিয়নো তেওঁ মংগলময়, সেইবাবে তেওঁ দয়া চিৰকাললৈকে থাকে। তাৰ পাছত ৰজা আৰু সকলো প্ৰজাই জিহুৱাৰ আগত বলিদান কৰিলে। ৰজা চলোমন 22,000 গৰু আৰু 120,000 ভেড়া আৰু ছাগলী উৎসৰ্গ কৰিলে। এইদৰে ৰজা আৰু সকলোৱে মিলি ঈশ্বৰৰ গৃহ প্ৰতিষ্ঠা কৰিলে। পুৰোহিতসকলে নিজ নিজ সেৱা কৰা ঠাইত থিয় হৈ আছিল আৰু জিহুৱাৰ ধন্যবাদ কৰি দায়ুদ ৰজাই জিহুৱাৰ গীত গাবৰ কাৰণে যি বাদ্যযন্ত্ৰ নিৰ্মাণ কৰিছিল, সেই বাদ্যযন্ত্ৰ লেবিয়াসকলে হাতত লৈ থিয় হ'ল আৰু বাদ্য বজাই দায়ুদৰ ৰচিত গীত গাই ক'লে, বোলে, কিয়নো জিহুৱাৰ দয়া চিৰকাললৈকে থাকে। পুৰোহিতসকলেও তেওঁলোকৰ আগত তুৰি বজালে আৰু গোটেই ইজৰাইল থিয় হ'ল। চলোমনে জিহুৱাৰ গৃহৰ সন্মুখত থকা চোতালৰ মাজমজিয়াটো প্ৰবৃত্ত কৰিছিল। সেই ঠাইতে তেওঁ হোম বলি আৰু মংগলাৰ্থক বলিৰ তেল উৎসৰ্গ কৰিছিল, কাৰণ তেওঁ সজা পিতলৰ যজ্ঞবেদীয়ে সেই হোম বলি, ভক্ষণবেদ্য আৰু মংগলাৰ্থক বলিৰ তেল ধৰিব নোৱাৰিছিল। এইদৰে সেই সময়ত চলোমন আৰু তেওঁৰ লগত গোটেই ইজৰাইলে সমাতৰ প্ৰৱেশ স্থানৰ পৰা মিছৰ জুৰিলৈকে সেই উৎসৱ মহাসমাজে 7 দিন ধৰি পালন কৰিলে। পাছত অষ্টম দিনা তেওঁলোকে ধৰ্মসভা পাতিলে, কিয়নো তেওঁলোকে 7 দিন যজ্ঞবেদী প্ৰতিষ্ঠা কৰিছিল আৰু 7 দিন উৎসৱ কৰিছিল। চলোমনে সপ্তম মাহৰ 23 দিনৰ দিনা নিজ নিজ তম্বুলৈ লোকসকলক আনন্দিত আৰু সন্তুষ্ট মনেৰে বিদায় দিলে, কিয়নো জিহুৱাই দায়ুদ, চলোমন আৰু তেওঁ প্ৰজা ইজৰাইললৈ মংগল কৰিলে। ঈশ্বৰে চলোমনৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া, নগৰ আদি নিৰ্মাণ কৰা। এইদৰে চলোমনে জিহুৱাৰ গৃহ আৰু ৰাজগৃহ সাজি সমাপ্ত কৰিলে। জিহুৱাৰ গৃহত ও নিজৰ গৃহত যি যি কৰ্ম কৰিবলৈ চলোমনে স্থিৰ কৰিছিল, তেওঁ সেই সকলোকেই সিদ্ধ কৰিলে। পাছত জিহুৱাই ৰাতি চলোমনক দৰ্শন দি ক'লে, মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ আৰু মোৰ যজ্ঞ গৃহ বুলি এই ঠাই মনোনীত কৰিলোঁ। মই যদি আকাশ এনেকৈ বন্ধ কৰোঁ যে বৰষুণ নহ'ব, বা দেশ গ্ৰাস কৰিবলৈ কাকতি ফৰিঙক আজ্ঞা কৰোঁ, বা নিজ প্ৰজাসকলৰ মাজলৈ মহামাৰী পঠাওঁ, তেনেহ'লে মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাসকলে যদি নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে আৰু মোৰ সাক্ষাৎ হ'বলৈ বিচাৰে, বা নিজ নিজ কুপথৰ পৰা ঘূৰে, তেনেহ'লে মই স্বৰ্গৰ পৰা শুনি তেওঁলোকৰ পাপবোৰ ক্ষমা কৰিম আৰু তেওঁলোকৰ দেশ আৰোগ্য কৰিম। আজিৰ পৰা এই ঠাইত কৰা প্ৰাৰ্থনালৈ মোৰ চকু মেলা আৰু মোৰ কাণ পতা হ'ব, কিয়নো মোৰ নাম চিৰকাললৈকে থাকিবৰ কাৰণে মই এই গৃহ মনোনীত কৰি প্ৰবৃত্ত কৰিলোঁ, আৰু সকলো সময়ত এই ঠাইলৈ মোৰ চকু আৰু ইয়াত মোৰ মন থাকিব। আৰু তুমিও যদি তোমাৰ পিতৃ দায়ুদৰ দৰে মোৰ সাক্ষাতে চলা আৰু মই তোমাক দিয়া সকলো আজ্ঞা অনুসাৰে কাৰ্য কৰা আৰু মোৰ বিধি ও শাসন প্ৰণালীবোৰ পালন কৰা, তেনেহ'লে মই তোমাৰ ৰাজসিংহাসন স্থাপন কৰিম, যিদৰে তোমাৰ পিতৃ দায়ুদে সৈতে নিয়ম স্থাপন কৰোঁতে কৈছিলোঁ যে বোলে তোমালোকৰ বংশধৰ সন্তানসকলে ইজৰাইলৰ ওপৰত শাসন কৰোঁতে তেওঁলোক কেতিয়াও বিফল নহ'ব। কিন্তু যদি তোমালোকে মোৰ পৰা বিমুখ হৈ মই তোমালোকৰ সন্মুখত স্থাপন কৰা মোৰ বিধি আৰু আজ্ঞাবোৰ ত্যাগ কৰা আৰু ইতৰ দেৱতাবোৰক সেৱা পূজা কৰা আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰা, তেনেহ'লে মই তেওঁলোকক দিয়া দেশৰ পৰা উচ্ছন্ন কৰিম আৰু নিজ নামৰ কাৰণে মই পবিত্ৰ কৰা সেই গৃহকো মোৰ দৃষ্টিৰ পৰা দূৰ কৰিম আৰু সকলো জাতিৰ মাজত তাক দৃষ্টান্ত আৰু বিদ্ৰূপৰ বিষয় কৰিম। আৰু এই যি গৃহ ইমান ওখ হৈছে ইয়াৰ ওচৰেদি যোৱা প্ৰতিজন লোকে আচৰিত হৈ সুধিব যে এই দেশলৈ আৰু এই গৃহলৈ জিহুৱাই কিয় এইদৰে কাৰ্য কৰিলে। তেতিয়া আন আন লোকসকলে উত্তৰ দি ক'ব, এওঁলোকৰ পূৰ্বপুৰুষসকলে মিছৰ দেশৰ পৰা বাহিৰ কৰি অনা নিজৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ জিহুৱাক এওঁলোকে ত্যাগ কৰিলে আৰু ইতৰ দেৱতাবোৰত আসক্ত হৈ সেইবোৰৰ আগত প্ৰণিপাত কৰিলে আৰু সেইবোৰক সেৱা পূজাও কৰিলে। এইকাৰণে জিহুৱাই এওঁলোকৰ ওপৰত এই আটাই অমংগল ঘটালে।